Ella, Akakwani. Batorir hoite, Mojintirani deka. Etir ghai ghai batorikum hul. Possim esiar judhokodik polistetit ekon bidehi jahajat kormoroto, tinijan bharatiyor mrityu hoise. Possim esiar utejonamoy polistetir poriprekhitot kharua terror mullo bidhi hoise. প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে আজি বিশ্ব বন্যপ্রাণী দিবস উপলক্ষে বন্যপ্রাণী সংরক্ষণের ক্ষেত্রে সরকারের প্রতিশ্রুতিবদ্ধতার কথা প্রকাশ করে। রঙর উৎসব হোলি বা ফাকুয়া দেশজুড়ি উদযাপন করা হয়েছে। আর বার্মিংহামত আজি হবলগিয়া অল ইংল্যান্ড ব্যাডমিন্টন চ্যাম্পিয়নশিপত ভারতে নিজের অভিযান আরম্ভ করব। এতিয়া বিতং বাতৰি। পশ্চিম এছিয়াৰ যুদ্ধ সদৃশ পৰিস্থিতিত এখন বিদেশী জাহাজত কাম কৰা ভাৰতৰ তিনিজন জাহাজকৰ্মীৰ মৃত্যু হোৱাৰ লগতে এজন আহত হয়। জাহাজ পৰিবহণ সঞ্চালক প্ৰধানে এই কথা প্ৰকাশ কৰিছে। এই ক্ষেত্ৰত সংশ্লিষ্ট সকলো কৰ্তৃপক্ষই ভাৰতীয় জাহাজকৰ্মীসকলৰ সুৰক্ষা আৰু সাহায্য নিশ্চিত কৰিবলৈ সমন্বয়েৰে কাম কৰি আছে। শেহতীয়া বাতৰি অনুসৰি ভাৰতীয় পতাকা থকা জাহাজত আক্ৰমণ চলা নাই। পশ্চিম এছিয়াৰ উত্তেজনাময় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত খাৰুৱা তেলৰ মূল্য কিছু বৃদ্ধি হৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত 1.4% বৃদ্ধিৰে 72.23 ডলাৰ হৈছে। একেদৰে ব্ৰেণ্ট ক্ৰুডৰ মূল্যও প্ৰায় 1.9% বৃদ্ধিৰে 79.2 ডলাৰ হৈছে। ইৰাণে খাৰুৱা তেল সৰবৰাহৰ অন্যতম প্ৰধান পথ হৰমুজ প্ৰণালীত কৌশলগত কাৰণতে আক্ৰমণ চলোৱাৰ বাবে খাৰুৱা তেলৰ এই মূল্য বৃদ্ধি হৈছে। হৰমুজ প্ৰণালীৰে বিশ্বৰ প্ৰায় 20% খাৰুৱা তেল সৰবৰাহ হয়। এই পথেদি ভাৰতৰ মুঠ আমদানিৰ 40% খাৰুৱা তেলো সৰবৰাহ হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ চেণ্ট্ৰেল কামাণ্ডে প্ৰকাশ কৰা অনুসৰি আমেৰিকাৰ সেনাবাহিনীয়ে ইৰাণৰ ইছলামিক ৰিভলিউচনাৰী গাৰ্ড কৰ্পছৰ কমাণ্ড আৰু নিয়ন্ত্ৰণ ব্যৱস্থা ধবংস কৰিবলৈ সমৰ্থ হৈছে। আমেৰিকাৰ সেনাই লগতে ইৰাণৰ আকাশ প্ৰতিৰক্ষা ব্যৱস্থা, ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন নিক্ষেপণ স্থান আৰু কেইবাটাও সামৰিক ঘাটি ধবংস কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত চেণ্ট্ৰেল কামাণ্ডে কয় যে আমেৰিকাৰ সেনাবাহিনীয়ে ইৰাণৰ পৰা অহা ভাবুকি প্ৰতিহত কৰিবলৈ আক্ৰমণ অব্যাহত ৰাখিব। এই অভিযানত আমেৰিকা যুক্তৰাষ্ট্ৰৰ 6 জন সৈন্য নিহত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশ্ব বন্যপ্ৰাণী দিৱস উপলক্ষে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিশ্ব বন্যপ্ৰাণী দিৱসৰ দিনাই আমাৰ পৃথিৱী আৰু বহনক্ষম পৰিৱেশতন্ত্ৰক সমৃদ্ধিশালী কৰা জৈৱ বৈচিত্ৰসমূহৰ উদযাপন কৰা হয়। এই দিনটোতে বন্যপ্ৰাণী নিৰাপত্তা আৰু সংৰক্ষণৰ বাবে কাম কৰি থকা লোকসকলৰ প্ৰয়াসকো প্ৰতিফলিত কৰা হয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে বন্যপ্ৰাণীৰ সংৰক্ষণ, বহনক্ষম অনুশীলন আৰু জৈৱ বৈচিত্ৰসমূহৰ সংৰক্ষণৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভাৰত পৃথিৱীৰ ভালেসংখ্যক ব্যতিক্ৰম বন্যপ্ৰাণীৰ আৱাসস্থান। ভাৰতত থকা বাঘৰ সংখ্যাৰ কথা প্ৰকাশ কৰি শ্ৰীমোদীয়ে কয় যে পৃথিৱীৰ মুঠ বাঘৰ 70% ভাৰতত বাস কৰে। তেওঁ কয় যে ভাৰতত এটা খৰ্গ থকা গড় পৰ্যাপ্ত সংখ্যক আছে আৰু এছীয় হাতীৰ সংখ্যাও যথেষ্ট দেখা যায়। চৰকাৰে বন্যপ্ৰাণী সংৰক্ষণৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহতো প্ৰধানমন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে। একেদৰে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে কয় যে বিশ্ব বন্যপ্ৰাণী দিৱস হৈছে পৃথিৱীৰ জৈৱ বৈচিত্ৰসমূহ উদযাপনৰ এটা দিন। সামাজিক মাধ্যমৰ এটা পোষ্টত তেওঁ কয় যে ভাৰত ইয়াৰ চহকী পৰিৱেশতন্ত্ৰৰ সংৰক্ষণৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে। মন্ত্ৰী শ্ৰীযাদৱে কয় যে ভাৰতে বন্যপ্ৰাণী সংৰক্ষণৰ বাবেই কেৱল কাম কৰি থকা নাই, বৰং পৰিৱেশতন্ত্ৰৰ পুনৰ উদ্ধাৰৰ বাবে যথেষ্ট কাম কৰি আহিছে। ৰঙৰ উৎসৱ হোলী বা ফাকুৱা অসমৰ লগতে দেশজুৰি উদযাপন কৰা হৈছে। অসমৰ বৰপেটা সত্ৰ, বটদ্ৰৱা থান, মধুপুৰ সত্ৰ, মাজুলীৰ বিভিন্ন সত্ৰকে ধৰি ৰাজ্যখনৰ বিভিন্ন স্থানত বিভিন্ন কাৰ্যসূচীৰে দৌল উৎসৱ উদযাপন কৰা হৈছে। জনসাধাৰণে ইজনে সিজনক ফাকুৱা সানি আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে। পশ্চিমবংগৰ বিভিন্ন স্থানত দৌল যাত্ৰা উদযাপন কৰা হৈছে। আজি পুৱাৰে পৰাই সকলো বয়সৰ লোকে, বিশেষকৈ শিশুসকলে ইজনে সিজনক আবিৰ সানি আনন্দত মত্ত হৈ পৰিছে। দৌল উৎসৱ উপলক্ষে ৰাজ্যখনৰ বিভিন্ন স্থানত নাম সংকীৰ্তন আৰু শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে। কালি পৰম্পৰাগত ধৰ্মীয় ৰীতিৰে হোলিকা দহন সম্পন্ন হয়। ৰাজ্যখনৰ নৱদ্বীপ গৰিমঠীয় বেলুৰ মঠ, কলকাতাৰ মায়াপুৰৰ ইস্কন মন্দিৰ আদিত পৰম্পৰাগত বিশ্বাস, সংগীত আৰু ৰঙেৰে হাজাৰ হাজাৰ ভক্তই দৌল উৎসৱ উদযাপন কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া লৈছো ক্ষন্তেক বাণিজ্যিক বিৰতি।
অমল এই দিন দুপৰত ইমান খৰখেদাকে কলৈ যাও?
এই ভূঞাদাক বিচাৰি আহিছো ৰব খুৰী। এই আমাৰ গোটেই ঘৰৰ টিংপাতবোৰ মামৰে ধৰিছে নহয়, সেই তাকেই ঠিক কৰাই লওঁ।
ভাল কৰিছ দেই, এই বতাহ ধুমুহাৰ দিন আহিছেই নহয়, বিপদ অহাৰ আগতে সাৱধান হোৱাটো ভাল।
আপোনাৰ সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। ধুমুহাৰ সময়ত সতৰ্ক হওক। ঘৰৰ চালি বা টিনপাতৰ ঢিলা হৈ থকা গজাল, ফুটা, মামৰে ধৰা অংশ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ দুৱাৰ খিৰিকীৰ খিলি, ফাঁক বা কাঁচ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ ওচৰে পাজৰে থকা গছ গছনিৰ শুকান, মৰি যোৱা ডাল, ঠাল ঠেঙুলি আদি কটাই পেলাওক। ধুমুহাৰ সময়ত আপুনি যদি চলন্ত গাড়ীত আছে, তেনেহলে বৈদ্যুতিক তাঁৰ, গছ আদিৰ পৰা আঁতৰত নিৰাপদ ঠাইত গাড়ীখন ৰখাওক। নদীত মাছ মাৰিবলৈ অথবা নাও বা ফেৰীত উঠিবলৈ নাযাব আৰু ততালিকে পাৰলৈ উভতিব। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077-ত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
হেৰা, তুমি ক'ত আছা? গোটেই ঘৰটো দেখোন গেছ গেছ গোন্ধাইছে।
হয় দেখোন, বাচন ধুবলৈ গুচি গলো নহয়, ৰেগুলেটৰটো খুলিয়ে থৈ গলো নেকি? এই ৰবাৰ বা বন্ধ কৰি দিওঁ।
আগতে দৰ্জা খিৰিকীবোৰ খুলি দিওঁ, তাৰপিছত বন্ধ কৰিব লাগিব।
ইছ, ডাঙৰ ভুল কৰিলো দেই, কি যে বিপদ হলহেঁতেন।
আপোনাৰ এটা সৰু ভুলে জীৱনলৈ বিপদ মাতি আনিব পাৰে আৰু আপোনাৰ সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। অগ্নিকাণ্ডৰ কাৰণবোৰৰ বিষয়ে জানক, সজাগ হওক আৰু সুৰক্ষিত হৈ থাকক। ৰন্ধন গেছ ব্যৱহাৰ কৰাৰ পাছত সদায় ৰেগুলেটৰৰ ছুইচ বন্ধ কৰিব। বিজুতি ঘটা বৈদ্যুতিক সা সৰঞ্জামসমূহ অনতিপলমে মেৰামতি কৰক, নাইবা তাৰ ঠাইত নতুন সা সৰঞ্জাম ক্ৰয় কৰক। জুই প্ৰশমনৰ বাবে পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা বস্তু যেনে বালিৰে ভৰা টোপোলা, কম্বল আদি সহজে ঢুকি পোৱা ঠাইতেই ৰাখক। তিতা হাতেৰে তথা খালী ভৰিৰে বৈদ্যুতিক সা সঁজুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077-ত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
বিৰতিৰ পিছত পুনৰ বাতৰিৰ মাজলৈ উভতি আহিছো। পশ্চিম এছিয়াত চলি থকা সংঘৰ্ষ জৰ্জৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডে দশম আৰু দ্বাদশ শ্ৰেণীৰ বাবে পূৰ্বে নিৰ্ধাৰিত পৰীক্ষা স্থগিত ৰাখিছে। পূৰ্বে নিৰ্ধাৰিত পৰীক্ষাৰ সূচীমতে অহা 5 আৰু 6 মাৰ্চত পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল। বাহৰেইন, ইৰাণ, কুৱেইট, ওমান, ছৌদি আৰব, কাটাৰ আৰু সংযুক্ত আৰব আমেৰী ৰাষ্ট্ৰত চলি থকা ঘটনা প্ৰৱাহৰ প্ৰতি লক্ষ্য ৰাখি বোৰ্ডে এই পৰীক্ষা স্থগিত ৰখা বুলি শিক্ষাৰ্থী আৰু বিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰে। পৰীক্ষাৰ নতুন সূচী পাছত ঘোষণা কৰা হ'ব বুলি বোৰ্ডৰ ফালৰ পৰা জনোৱা হৈছে। বোৰ্ডে অহা বৃহস্পতিবাৰে পৰিস্থিতিৰ পৰ্যালোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব। ইণ্ডোনেছিয়াৰ সুমাত্ৰা দ্বীপত আজি 6.2 প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ভাৰতীয় সময়মতে পুৱা 10:26 হোৱা এই ভূমিকম্প ইণ্ডোনেছিয়াৰ 20 কিলোমিটাৰ গভীৰলৈ অনুভূত হয়। অৱশ্যে এই ভূমিকম্পত এতিয়ালৈ কোনো লোক হতাহত বা ক্ষয়ক্ষতি হোৱাৰ খবৰ লাভ কৰা নাই। ইৰাণতো আজি ৰিখটাৰ স্কেলত 4.3 প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। বাৰ্মিংহামত আজি হ'বলগীয়া অল ইংলেণ্ড বেডমিণ্টন চেম্পিয়নশ্বিপত ভাৰতে নিজৰ অভিযান আৰম্ভ কৰিব। ভাৰতৰ 12-জনীয়া দলটোৱে প্ৰতিযোগিতাৰ 5টা শাখাতে অংশগ্ৰহণ কৰিছে। আমেৰিকা ইৰাণৰ সংঘাতৰ মাজতে উপসাগৰীয় আকাশমাৰ্গ বন্ধ হোৱাৰ ফলত ডুবাইত আবদ্ধ হৈ পৰাৰ বাবে দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুৱে প্ৰতিযোগিতা সংগঠনত অংশগ্ৰহণ কৰিব নোৱাৰিব। পুৰুষৰ একক শাখাত লক্ষ্য সেনে প্ৰথম ৰাউণ্ডৰ বিশ্ব 1 নম্বৰ আৰু ডিফেণ্ডিং চেম্পিয়ন চীনৰ শ্বি ইউ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মহিলাৰ একক শাখাত মালবিকা বাঞ্চৰে প্ৰথম ৰাউণ্ডত অলিম্পিক চেম্পিয়ন তথা বিশ্বৰ 3 নম্বৰ স্থানৰ চীনৰ চেন ইউ ফেইৰ বিৰুদ্ধে এখন প্ৰত্যাহ্বানপূৰ্ণ খেলত অংশ ল'ব। উন্নতি হুদাই থাইলেণ্ডৰ অষ্টম বাছনিপ্ৰাপ্ত পৰ্ণপাপী ছোচুৱাঙৰ বিৰুদ্ধে খেলিব। মহিলাৰ ডাবলছত ত্ৰিশা জলি আৰু গায়ত্ৰী গোপীচান্দে জাপানৰ অভিজ্ঞ জ্যোতি ছায়াকা হিৰোটা আৰু আয়াকো ছাকুৰামোটোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ধ্ৰুৱ কপিলা আৰু টানিছা ক্ৰাষ্টুৰ মিক্সড ডাবলছ যুটীয়ে মালয়েছিয়াৰ হু পাং ৰন আৰু চেংচু ইউনৰ বিৰুদ্ধে মুখামুখি হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। পশ্চিম এছিয়াৰ যুদ্ধ সদৃশ পৰিস্থিতিত এখন বিদেশী জাহাজত কৰ্মৰত 3জন ভাৰতীয়ৰ মৃত্যু হৈছে। পশ্চিম এছিয়াৰ উত্তেজনাময় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত খাৰুৱা তেলৰ মূল্য বৃদ্ধি হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশ্ব বন্যপ্ৰাণী দিৱস উপলক্ষে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা প্ৰকাশ কৰে। ৰঙৰ উৎসৱ হোলী বা ফাকুৱা অসমৰ লগতে দেশজুৰি উদযাপন কৰা হৈছে। আৰু বাৰ্মিংহামত আজি হ'বলগীয়া অল ইংলেণ্ড বেডমিণ্টন চেম্পিয়নশ্বিপত ভাৰতে নিজৰ অভিযান আৰম্ভ কৰিব। এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ।